এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, বিগত এঘাৰ বছৰত উত্তৰ পূৰ্বাঞ্চলত 7,200 কিলোমিটাৰৰো অধিক দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে বুলি সংসদৰ বাজেট অধিৱেশনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ প্ৰকাশ, ভোটাৰ তালিকাৰ পুনৰীক্ষণ প্ৰক্ৰিয়াত অবৈধ বিদেশী নাগৰিকৰ বিৰুদ্ধে অভিযোগ দিয়াটো জাতীয় দায়িত্ব হিচাপে গণ্য কৰিবলৈ মুখ্যমন্ত্ৰীৰ আহান, মহাৰাষ্ট্ৰৰ বাৰামতীত সংঘটিত এটা বিমান দুৰ্ঘটনাত ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰসহ 5 জন লোকৰ প্ৰাণহানি, আৰু পথৰুঘাটত ব্ৰিটিছৰ বৰ্ধিত খাজনাৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈ শ্বহীদ হোৱা কৃষকসকলৰ স্মৃতিত আজি কৃষক শ্বহীদ দিৱস পালন। সমগ্ৰ বিশ্বই সিন্ধুৰ অভিযানৰ সময়ত প্ৰতিৰক্ষা বাহিনীসমূহৰ সাহস আৰু শক্তি প্ৰত্যক্ষ কৰা বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে মন্তব্য কৰিছে। বাজেট অধিৱেশনৰ আজি প্ৰথম দিনা সংসদৰ উভয় সদনক উদ্দেশ্যি দিয়া ভাষণত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে দেশে নিজৰ সম্পদৰাজি ব্যৱহাৰ কৰি সন্ত্ৰাসবাদী ঘাটিসমূহ ধবংস কৰিবলৈ সমৰ্থ হৈছে। তেওঁ কয় যে ভাৰতৰ ওপৰত হোৱা যিকোনো সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে দৃঢ় আৰু নিৰ্ণায়ক প্ৰত্যুত্তৰ দিয়া হ'ব। সিন্ধু জলচুক্তি প্ৰত্যাহাৰো ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী যুঁজৰ অংশ বুলি শ্ৰীমতী মুৰ্মুৱে মন্তব্য কৰে। তেওঁ কয় যে দেশৰ প্ৰতিৰক্ষা ব্যৱস্থা সুদৃঢ় কৰাৰ উদ্দেশ্যে সুদৰ্শন চক্ৰ মিছন চলি আছে। তেওঁ কয় যে চৰকাৰৰ দৃঢ় নীতি আৰু উদ্যমৰ বাবে দেশত কৃষিজাত সামগ্ৰীৰ উৎপাদনো বৃদ্ধি পাইছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে দেশত অভিলেখ পৰিমাণৰ খাদ্য সামগ্ৰী আৰু উদ্যান শস্য উৎপাদন হৈছে। তেওঁ কয় যে চৰকাৰে বৰ্তমান কৃষিখণ্ডত উৎপাদনৰ ক্ষেত্ৰত পিছ পৰি থকা শস্যসমূহৰ উৎপাদন বৃদ্ধিৰ বাবে কাম কৰি আছে। ৰাষ্ট্ৰীয় খোৱাতেল মিছনৰ জৰিয়তে তৈলবীজ আৰু দাইলৰ দৰে কৃষিজাত সামগ্ৰীৰ আমদানি হ্ৰাস কৰাটো চৰকাৰৰ উদ্দেশ্য বুলি উল্লেখ কৰি শ্ৰীমতী মুৰ্মুৱে কয় যে এই ক্ষেত্ৰসমূহত দেশ আত্মনিৰ্ভৰশীল হোৱাৰ দিশত অগ্ৰসৰ হৈছে। তেওঁ লগতে ভাৰত এই দশকৰ শেষভাগলৈ 500 গিগাৱাট নবীকৰণযোগ্য শক্তি উৎপাদনৰ লক্ষ্যত উপনীত হ'ব বুলিও আস্থা প্ৰকাশ কৰে। শ্ৰীমতী মুৰ্মুৱে কয় যে বিগত 11 বছৰত উত্তৰ পূৰ্বাঞ্চলত 7,200 কিলোমিটাৰৰো অধিক দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে। ইয়াৰ ফলত দূৰণিবতীয়া, দুৰ্গম এলেকা, পাৰ্বত্য এলেকা, জনজাতি বসতি প্ৰধান অঞ্চল আৰু সীমান্ত এলেকাসমূহৰ সৈতে যোগাযোগ সুচল হৈছে বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয় যে গ্ৰামাঞ্চলৰ উন্নয়ন আৰু কৰ্মসংস্থাপন সৃষ্টিৰ উদ্দেশ্যে বিকশিত ভাৰত জিৰামজি নামৰ এখন আইন প্ৰণয়ন কৰা হৈছে। ৰাষ্ট্ৰপতিয়ে কয় যে এই নতুন আইনৰ জৰিয়তে গাঁওসমূহত 125 দিনৰ কৰ্মসংস্থাপন নিশ্চিত কৰা হৈছে। একে সময়তে আইনখনে দুৰ্নীতি নিয়ন্ত্ৰণ আৰু হৰলুকি ৰোধ কৰাত সহায় কৰিব বুলি শ্ৰীমতী মুৰ্মুৱে জানিবলৈ দিয়ে। তেওঁ কয় যে এই আঁচনিখনে গ্ৰামাঞ্চলৰ উন্নয়নত নতুন গতি দিব আৰু কৃষক, পশুপালক আৰু মীনপালকসকলৰ বাবে নতুন সুবিধাৰ সৃষ্টি কৰিব। ৰাষ্ট্ৰপতিয়ে কয় যে যোৱা 10-11 বছৰত প্ৰতিটো খণ্ডত দেশৰ ভেটি সুদৃঢ় হৈছে আৰু 2026 বৰ্ষতো বিকশিত ভাৰত যাত্ৰাৰ গুৰুত্বপূৰ্ণ আধাৰৰূপে পৰিগণিত হ'ব। ভোটাৰ তালিকাৰ পুনৰীক্ষণ প্ৰক্ৰিয়াত অবৈধ বিদেশী নাগৰিকৰ বিৰুদ্ধে অভিযোগ দিয়াটোক জাতীয় দায়িত্ব হিচাপে গণ্য কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে। তেওঁ কয় যে ৰাজ্যৰ জাতীয় দল সংগঠনেও নিৰ্বাচন আয়োগত অভিযোগ দাখিল কৰিব লাগে। বিদেশী বুলি সন্দেহ কৰা 5 লাখতকৈ অধিক লোকৰ বিৰুদ্ধে বিজেপিৰ কৰ্মীসকলে অভিযোগ দাখিল কৰিছে বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয়। পৰৱৰ্তী সময়ত নিৰ্বাচন আয়োগে এই অভিযোগ সন্দৰ্ভত বিবেচনা কৰিব বুলিও তেওঁ উল্লেখ কৰে। সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে বিজেপিয়ে সদায় কাম কৰি যাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
এছআৰত কমপ্লেইন দিয়াটো এটা জাতীয় দায়িত্ব। সকলোৱে জানো যে অসমত বাংলাদেশী মিয়া আহিছে। যদি এছআৰত এজনেও নটিচ নাপায়, তাৰ মানে মিনিংটো কি হ'ব যে অসমত কোনো বিদেশী নাগৰিক নাই। সেইকাৰণে বিজেপিৰ কৰ্মীসকলে যাক বিদেশী বুলি সন্দেহ কৰিছে তাৰ ওপৰত কমপ্লেইন দিছে, চৰকাৰ বা নিৰ্বাচনী আয়োগে বিবেচনা কৰিব। কিন্তু আজি যদি আমি এখনো কমপ্লেইন নিদিওঁ, কালি যদি কোনোবাই কয় অসমত বিদেশী আছে, তেতিয়াহ'লে তেওঁলোকে কি ক'ব যদি বিদেশী আছিল এছআৰত কিয় এখনো কমপ্লেইন নগ'ল। গতিকে এছআৰত কমপ্লেইন দিয়াটো এটা জাতীয় দায়িত্ব আছে, অকল বিজেপিৰে নহয় বাকী দল সংগঠনৰো দায়িত্ব আছে।
অসমত ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ দিশত অধিক সংবেদনশীল আৰু দায়িত্বশীল হোৱাৰ বাবে আহ্বান জনাই কালি সদৌসম ছাত্ৰ সন্থাই ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ এখন দাবী পত্ৰ প্ৰেৰণ কৰিছিল। এই পত্ৰৰ জৰিয়তে ভোটদাতাৰ তালিকাৰ বিশেষ সংশোধনীৰ পোষকতা কৰি ছাত্ৰ সংগঠনটোৱে কয় যে এই প্ৰক্ৰিয়াৰ ফলত খিলঞ্জীয়া সংখ্যালঘু লোকসকল সমস্যাৰ সন্মুখীন হোৱা উচিত নহয়। অৱশ্যে অবৈধ নাগৰিকৰ নাম তালিকাৰ পৰা কৰ্তন হ'ব লাগিব বুলি সংগঠনটোৱে দাবী উত্থাপন কৰে। ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে এই সন্দৰ্ভত কয় যে ৰাজ্যখন অবৈধ বাংলাদেশীৰ অনুপ্ৰৱেশৰ সমস্যাৰে ভাৰাক্ৰান্ত। অবৈধ নাগৰিকে ৰাজ্যৰ ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰাৰ বিষয়টো সন্দৰ্ভত ছাত্ৰ সংগঠনটোৱে পূৰ্বৰে পৰাই দৃষ্টিগোচৰ কৰি আহিছে বুলি সাধাৰণ সম্পাদক শ্ৰীফুকনে উল্লেখ কৰে।
স্পেচিয়েল ৰিভিজন চলি আছে, ৰিভিজনত বহু খিলঞ্জীয়া মুছলমান লোকলৈ নটিচ অহা সন্দৰ্ভত ইতিমধ্যে আমি নির্বাচনী বিষয়ালয় এখন পত্র প্রেরণ করেছো। বহু খিলঞ্জীয়া লোকের নাম সন্দর্ভত কোনোবাই তাতে অবজেকশন দিছে আর অবজেকশন দিয়ার ফলত মানুষের কিছু সমস্যার সম্মুখীন হওয়া পরিলক্ষিত হয়েছে। আমি কৈছো সরলীকৃত প্রক্রিয়ার সঙ্গে গোটে বিষয়বস্তু শেষ হব লাগে, কিন্তু আমাকে এখন শুদ্ধ ভোটার তালিকা লাগে আর এস আর আমি বিচারো সেই কথা স্পষ্ট। অবৈধ বিদেশীর নাম সন্নিবিষ্ট থাকা ভোটার তালিকার সঙ্গে নির্বাচন অনুষ্ঠিত হয়ে আসছিল আর এই যখন অবৈধ ভোটারের নাম ইয়াত সন্নিবিষ্ট হয়ে আছে সেসমূহ নাম কর্তন করে বিদেশী মুক্ত এখন ভোটার তালিকার সঙ্গে নির্বাচন অনুষ্ঠিত হব লাগবে আর এই ক্ষেত্রে নির্বাচন আয়োগ সরকারে যাবতীয় ব্যবস্থা গ্রহণ করবো, কিন্তু তার ক্ষেত্রে যাওতে নির্বাচন আয়োগে মুসলমান হলেই যে বিদেশী হব তেনা চিন্তাধারার সঙ্গে যাতে কাম নকরে। বিদেশী সামস্যার সঙ্গে ভারাক্রান্ত হয়ে থাকা একটা রাজ্য আমার আর এখন কিছু সূক্ষ্মভাবে গোটেই প্রক্রিয়াটি পর্যবেক্ষণ করে নির্বাচন আয়োগে দায়িত্ব সমাপন করব, এই আহ্বান আমার নির্বাচন আয়োগে থাকি।
ভোটার তালিকার পুনরীক্ষণ ব্যবস্থা সম্পূর্ণ বিধিগত নিরপেক্ষ আর স্বচ্ছতার পরিচালনা করার দাবীরে জাতীয়তাবাদী যুব ছাত্র পরিষদের বজালী জেলা সমিতিও আজি মুখ্য নির্বাচন আয়ুক্তলৈ এখন স্মারক পত্র প্রেরণ করেছে। বিয়লির আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মহাৰাষ্ট্ৰৰ বাৰামতীত আজি পুৱা সংঘটিত এটা বিমান দুৰ্ঘটনাত ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰসহ পাঁচজন লোকে প্ৰাণ হেৰুৱায়। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে বিমানখনত উপ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে এজন সুৰক্ষা বিষয়া আৰু বিমান পৰিচালকো আছিল। বিমানখনে বাৰামতী বিমান বন্দৰত অৱতৰণ কৰাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে বিমানখন সম্পূৰ্ণৰূপে ভস্মীভূত হয়। উল্লেখযোগ্য যে পুৱা 8:10 উপ মুখ্যমন্ত্ৰীগৰাকী বাৰামতীত এখন জনসভাত অংশগ্ৰহণ কৰাৰ বাবে ৰাওনা হৈছিল। দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা আন কেইগৰাকী উপ মুখ্যমন্ত্ৰীগৰাকীৰ ব্যক্তিগত সুৰক্ষা বিষয়া বিদীপ যাদৱ, পাইলট কেপ্টেইন সুমিত কাপুৰ, সম্ভৱী পাঠক আৰু ফ্লাইট এটেণ্ডেণ্ট পিংকি মাথি বুলি প্ৰকাশ কৰা হৈছে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে সামাজিক মাধ্যমযোগে দিয়া এটা শোকবাৰ্তাত অজিত পাৱাৰৰ অকাল মৃত্যুক দেশৰ বাবে অপূৰণীয় ক্ষতি বুলি অভিহিত কৰে। তেওঁ কয় যে মহাৰাষ্ট্ৰৰ বিশেষকৈ সমবায় খণ্ডৰ উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানৰ বাবে শ্ৰীপাৱাৰক সদায় স্মৰণ কৰা হ'ব। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ বাৰ্তাত কয় যে জনগণৰ নেতা অজিত পাৱাৰে তৃণমূল পৰ্যায়ৰ পৰা জনসাধাৰণৰ সৈতে যোগাযোগ ৰক্ষা কৰি আহিছিল। কঠোৰ পৰিশ্ৰমী আৰু সেৱাৰ মনোভাৱৰ বাবে তেওঁ সৰ্বজন সমাদৃত আছিল বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে উপ মুখ্যমন্ত্ৰীগৰাকীৰ পৰিয়ালৰ লগতে দুৰ্ঘটনাত নিহত আটাইকেইগৰাকী ব্যক্তিৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰে। জনতাৰ সেৱা আৰু কল্যাণৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা অজিত পাৱাৰৰ মহাৰাষ্ট্ৰৰ উন্নয়ন আৰু শাসন ব্যৱস্থাত অৱদান সদায় স্মৰণীয় হৈ থাকিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। প্ৰয়াত উপ মুখ্যমন্ত্ৰীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া কাইলৈ ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হ'ব বুলি জানিব পৰা গৈছে। 1894 চনৰ 28 জানুৱাৰীত দৰং জিলাৰ পথৰুঘাটত ব্ৰিটিছৰ বৰ্ধিত খাজনাৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈ শ্বহীদ হোৱা কৃষকসকলৰ স্মৃতিত আজি কৃষক শ্বহীদ দিৱস পালন কৰা হয়। 1894 চনৰ আজিৰ দিনটোতে দৰং জিলাৰ মঙলদৈৰ পৰা প্ৰায় 16 কিলোমিটাৰ পশ্চিমে অৱস্থিত পথৰুঘাটত ব্ৰিটিছ আৰক্ষীৰ গুলীত কমেও 140 গৰাকী কৃষক শ্বহীদ হৈছিল। তদুপৰি প্ৰায় 150 গৰাকী আহত হৈছিল। এই শ্বহীদসকলৰ স্মৃতিত দৰং জিলাৰ পথৰুঘাটত কালিৰে পৰা দুদিনীয়াকৈ কৃষক শ্বহীদ দিৱস আৰু ৰাইজমেল অনুষ্ঠিত হৈছে। আজি শ্বহীদৰ স্মৃতিসৌধত শ্ৰদ্ধাঞ্জলি তৰ্পণ, গছপুলি ৰোপণ আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মুকলি সভা আৰু সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচীত কৃষিমন্ত্ৰী অতুল বৰাই অংশ লৈ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বিধায়ক ডঃ পৰমানন্দ ৰাজবংশী, দৰঙৰ জিলা আয়ুক্ত পূবালী গোহাঁইকে ধৰি কেইবাগৰাকী প্ৰশাসনিক বিষয়াই এই কাৰ্যসূচীত অংশ লয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৃষক শ্বহীদ দিৱস উপলক্ষে পথৰুঘাটৰ শ্বহীদ কৃষকসকললৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে। মৰিগাঁও জিলাত কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ উদ্দেশ্যে জিলাখনৰ কৃষি বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত জিলাখনৰ 16খন গাঁও পঞ্চায়তত আজি বিশেষ কৃষক পঞ্জীয়ন শিবিৰ অনুষ্ঠিত হয়। কৃষক পঞ্জীয়নৰ বাবে কৃষি বিভাগে নিৰ্ধাৰণ কৰা অহা 31 জানুৱাৰীৰ সময়সীমা সন্দৰ্ভত কৃষকসকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে এই শিবিৰৰ আয়োজন কৰা হয় বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। উল্লেখযোগ্য যে কৃষি বিভাগে ৰূপায়ণ কৰা পি এম কিষাণ আঁচনিকে ধৰি বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰাৰ বাবে কৃষক পঞ্জীয়ন বাধ্যতামূলক। বৰপেটা জিলাৰ দক্ষিণ প্ৰান্তৰ ৰহমপুৰ আৰু বৰহোলাচৰাৰ মাজত ব্ৰহ্মপুত্ৰৰ বুকুত কালি সংঘটিত নাও দুৰ্ঘটনাত সন্ধানহীন লোকসকলৰ আজিও কোনো সুংসূত্ৰ লাভ কৰিব পৰা হোৱা নাই। এই লোকসকলক উদ্ধাৰৰ বাবে আজি পুৱাৰে পৰা পুনৰ অভিযান চলোৱা হয় যদিও এই পৰ্যন্ত কাৰো সন্ধান লাভ কৰিব পৰা হোৱা নাই বুলি আমাৰ সংবাদদাতাই জনাইছে। বিগত 11 বছৰত উত্তৰ পূৰ্বাঞ্চলত 7,200 কিলোমিটাৰৰো অধিক দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে বুলি সংসদৰ বাজেট অধিৱেশনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ প্ৰকাশ। ভোটাৰ তালিকাৰ পুনৰীক্ষণ প্ৰক্ৰিয়াত অবৈধ বিদেশী নাগৰিকৰ বিৰুদ্ধে অভিযোগ দিয়াটোক জাতীয় দায়িত্ব হিচাপে গণ্য কৰিবলৈ মুখ্যমন্ত্ৰীৰ আহান। মহাৰাষ্ট্ৰৰ বাৰামতীত সংঘটিত এটা বিমান দুৰ্ঘটনাত ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰসহ 5 জন লোকৰ প্ৰাণহানি। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।